গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা, ভোজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ কল এণ্ড মাইন সতীশ চন্দ্ৰ দুবে পৰা নৰ্থ ইষ্টকে ধ্যান দিবলৈ আৰু ইনক্লুচিভ উন্নতি নিমিত্তে চেণ্ট্ৰেল লগা কমিটমেণ্ট ৱাপছ জনাই দিছে। এইটো ৰিজনতে ইউনিয়ন মিনিষ্টাৰ লগা ফৰ্থ নাইটলি মুফচল প্ৰগ্ৰাম লগা ভাগ হিচাপে মিনিষ্টাৰ দুদিন লম্বা মুফচলতে কহিমাতে আহি কিনা আছে। যোৱাকালি চামতে কহিমা ডিষ্ট্ৰিক্ট অফিচিয়েলছ খান লগতে এটা ৰিভিউ মিটিং কৰি থকা সময়তে শ্ৰী দুবে পৰা চেণ্ট্ৰেল ৱেলফেয়াৰ স্কিমছবিলাক লাগু কৰি দিয়াকে অচৰ পৰা জাজ কৰি দিবলৈ আৰু চৰকাৰী ফাণ্ড ঠিক পৰা চলাই দিবলৈ জৰুৰত ওপৰতে জোৰ দিছে। তিয় পৰা কৈছে কামতে দেৰি আৰু দূৰি থাকিয়া ইয়াৰ স্কিম লগা গলত ইস্তেমালকে জাজ কৰি দিব আৰু লোকেল অথৰিটিজ খান লগতে আলোচনা কৰি দি কিনে এইটো বিলাককে হল কৰি দিব।
उस जिला पे, उस डिस्ट्रिक्ट पे, उस राज्य पे ज्यादा फोकस करने की जरूरत है। उस जिला में जाके देखा जाता है कि प्रधानमंत्री की जो भी स्कीमें हैं उसमें हम कितने कामयाब हुए हैं, कितने हम अच्छे ढंग से काम कर रहे हैं, और आपके यहाँ जो भी कमी होगी, हो सकता है कि जितनी स्कीम का लाभ मिलना चाहिए उतना नहीं मिल पाया हो, सही दिशा में काम हो रहा है कि नहीं हो रहा है, इसी के लिए हम लोग आए हैं।
এইটো ৰিজনটে ট্ৰেডিশ্যনেল আৰু অৰ্গেনিক ফাৰ্মিং প্ৰেক্টিচেছবিলাক বিশেষতা ওপৰতে মিনিষ্টাৰ পৰা জোৰ দিছে আৰু কৈছে কি এইটো দেশ লগা দেশ আৰু পৃথিৱী লগা হেল্থ গ'লছ লগতে মিলে। ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতি ওপৰতে থিয় পৰা কৈছে ভাল ৰাস্তা হাইৱে আৰু ৰেলৱে কানেক্টিভিটিৰ পৰা নৰ্থ ইষ্ট আৰু দেশ লগা দুচৰা ভাগ মাজতে মিলাপকে মজবুত বনাই দি আছে আৰু আৰ্থিক উন্নতি বি আগে বঢ়াই দিব। সবকা সাথ সবকা বিকাশকে ৱাপছ জনাই দি কিনা থিয় পৰা আশা কৰিছে কি কহিমা আৰু এইটো ৰিজনতে উন্নতি নিমিত্তে লৈ দিয়া কোচিছবিলাক লগা গতি চাল 2026 আৰু বি আগে বঢ়ি যাব। আগেতে কহিমাতে পুঞ্চিজাতে মিনিষ্টাৰ পৰা ৰুচমা বস্তিতে মুফচল উন্নতি প্ৰজেক্টছবিলাক লগা জাজ আৰু একটা অৰেঞ্জ অৰ্চাৰ্ড লগা টুৰ কৰি দিছিলে। বিজনেস এসোসিয়েশন অফ নাগাস BAN পৰা ডিমাপুৰ এয়াৰপৰ্ট জাগাকে নাগালেণ্ড কাৰণে এটা জৰুৰী আৰ্থিক মেচিন বুলি জনাই দি কিনা এইটো জাগাৰ পৰা আসাম ৰাইফলছ ট্ৰেইনিং চেণ্টাৰ ARTCকে হাতাই দিবলৈ জল্দি দখল কৰি দিবলৈ কাৰণে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছকে অনুৰোধ কৰি দিছে। মিনিষ্ট্ৰীকে লিখি দিয়া এটা ৰিপ্ৰেজেণ্টেটিভে BAN পৰা কৈছে ARTCৰ পৰা এইটো জাগা লৈ ৰাখি দিয়া নাগালেণ্ড লগা উন্নতি আৰু ইনভেষ্টমেণ্ট কাৰণে এটা ডাঙৰ দিগদাৰ বনি যাইছে। এইটো বি জনাই দিছে কি ষ্টেট চৰকাৰৰ পৰা ARTC লগা পাৰ্মানেণ্ট ৰিলোকেশ্যন কাৰণে সুখবি চুমকি দি মাতে আগে পৰা জাগা দি কিনা আছে। BAN পৰা হুঁচিয়াৰ কৰি দিছে কি যদি এইটো মছলাকে এটা চাহি সময়সীমাৰ ভিতৰতে হল নকৰি দিলে মানে এইটো বিজনেছ কমিউনিটিৰ পৰা এইটো ৰিজনতে তিয়খান লগা কামবিলাকে ৱাপছ ভাৱনা কৰি দিবলৈ লাগিব। কমিউনিকেশ্যন কাৰণে ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰা দুইটা নতুন ইণ্ডিয়া পোষ্ট চাৰ্ভিচেছ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 জনাই দিছে। জুনটোৰ পৰা 24 আৰু 48 ঘণ্টাৰ ভিতৰতে ডেলিভাৰী কৰি দিব। মধ্যপ্ৰদেশতে এটা প্ৰগ্ৰামতে এইটো খবৰ জনাই দি কিনা শ্ৰী সিন্ধিয়াৰ পৰা কৈছে এইটো নতুন সেৱাবিলাকৰ পৰা সময়তে বিশ্বাস কৰিব পাৰি আৰু জল্দি ডেলিভাৰী কৰি দিয়া লগা এটা নতুন ষ্টেণ্ডাৰ্ড বনাই দিব। ভাল শাসন আৰু সময়তে কাম লাগু কৰি দিবলৈ কাৰণে প্ৰধানমন্ত্ৰী লগা ফ্লেগশ্বিপ প্লেটফৰ্ম প্ৰগতিৰ পৰা তিয়খান লগা 50ৱা মিটিং সফলতাৰ লগতে ৰাখি দিয়াৰ লগতে এটা ডাঙৰ উপলব্ধি হাসিল কৰি লৈছে। আজি এইটো বিশেষ ছিৰিজতে আমি খান পৰা হাউজিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লগা কদমবিলাকে চাই দি আছে যোনটোকে দেশ লগা আৰ্বান লেণ্ডস্কেপ বদলি কৰি দিবলৈ কাৰণে লৈ দিয়া আছিলে।
ভাৰত লগা আৰ্বান ট্ৰেঞ্চিশ্যন টো ইকনমিক গ্ৰথ আৰু সমাজ বদলাৱ লগা ডাঙৰ ড্ৰাইভাৰ হিচাপ হৈ আছে। এতিয়া আৰ্বান এৰিয়াতে 48 crore ওপৰ মানুহ খান থাকি আছে আৰু 2030 তাকতে 60 crore পাৰ কৰিবলৈ দেখাই আছে। যাই জাতিকেতে মিনিষ্ট্ৰী অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ পৰা আৰ্বান উন্নতিতে মিছন মড এপ্ৰ'চ এডপ্ট কৰিছে। 7টা দৰকাৰ আৰ্বান স্কিমছ খান টো 12 প্ৰগতি মিটিংছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা ৰিভিউ কৰি কিনে এইটো খান লগা দৰকাৰ আৰু সবচে উচ্চ লেভেলতে মনিটৰিং কৰিবলৈ জনাই দিছে। 14 dorkar projects khan tu 237000 crore toka upor thakia tu pragati mechanism niche review kurise itu han majote charta tu commission kuri luise aro itia dosta tu implement kuri ase pragati review somoy directions dia para zimindar takat kuri dia ministries aro states majote mil mila bhal kuri dia implementation te dukhan hatai dia aro projects tu jodi banai dise pradhan mantri awas yojana urban niche 1 crore 18 lakh upor housing units khan tu deshpura de sanction kuri kine 88 lakh upor ghor khan tu khatam kurise smart cities mission para ekta advanced stage punchai kine 100 cities cover kurise urban livelihoods te dangor madad tu pm swanidhi para dikine 96 lakh upor loans to 13,800 crore toka to 80 lakh upper street vendors logot bhag kuri dise pradhan mantri para housing aro urban affairs sector karne sapna thakya para inclusive sustainable aro technology enabled cities banai kine sab karne bal jivan aro toka paisa hobita dibole ase kunu akashvani news kohima
Union Finance Minister Nirmala Sitharaman pra Joakali New Delhi te states are union territories logote ekta pre-budget consultation meeting chair kori disile ekta statement te ministry pra koise bhag loi dia khan pra sal 2026 karone budget te samil kori dibole karone bhale man sujav bilag dise juntu te scheme for special assistance to state for capital investment ke ucha allocation logote jari rakhi dibole sujav bi samil thakise parliament laga budget session etu mohina 28 tarikh te shuru hobole ase etu logote phujer lagata aga bis khobor dia ses kori ase huni thakibi sam laga khobor ani dibo 7 baji 10 minute te apni khan sob laga din bhal jabo boli asha kori ase